এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঠাই ঠাই বাতৰিৰ ভিতৰত আছে, উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন, নতুন চৌহদে ন্যায় ব্যৱস্থাৰ বৰ্ধিত প্ৰয়োজনসমূহ পূৰণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ, চৰাইদেউ মহোৎসৱৰ আজি অন্তিম দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন, দেশী বিদেশী পৰ্যটকৰ সমাগমেৰে উখল মাখল পৰিৱেশ, চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ ঠেংফাখৰী পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ আজি সামৰণি, ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰহিলৈ উৰুকাৰ বাবে ব্যাপক প্ৰস্তুতি, ভোগালী মেলাৰ আয়োজন আৰু বদোদৰাত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে নিউজিলেণ্ডৰ 301 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে আজি উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যৰ ন্যায়িক খণ্ডৰ উত্তৰণৰ ক্ষেত্ৰত এই আদালতখনে নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্য ন্যায়াধীশগৰাকীয়ে আশা প্ৰকাশ কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কোটেশ্বৰ সিং, বিজয় বিষ্ণয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত থাকে। অনুষ্ঠানত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ভাৰ্চুৱেল পদ্ধতিৰে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁৰ ভাষণত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নতুন চৌহদে ন্যায় ব্যৱস্থাৰ বৰ্ধিত প্ৰয়োজনসমূহ পূৰণ কৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে ন্যায়িক আন্তঃগাঁথনি উন্নয়নৰ দিশত এই নতুন চৌহদ নিৰ্মাণ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ'ব বুলি উল্লেখ কৰে।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আজিৰ যিটো ভৱন, সি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গৰিমা বা ভৱিষ্যতৰ 50 বছৰৰ আমাৰ যি সপোন, তাৰ লগত নিশ্চিতভাৱে ই কেতিয়াও খাপ নাখায়। বহু দিনৰ পৰা আমাৰ মনত প্ৰচেষ্টা আছিলে যে আমাৰ ৰাজ্যৰ বিধানসভাই হওক, উচ্চ ন্যায়ালয়ে হওক বা ৰাজ্যৰ সচিবালয়ে হওক, ই আধুনিক অসমক প্ৰতিনিধিত্ব কৰক। ই অসমবাসীৰ সপোনৰ এটা ইনষ্টিটিউচন হওক। লাহে লাহে বিধানসভাৰ পৰিৱৰ্তন হ'ল, সচিবালয়ৰো পৰিৱৰ্তন হ'ল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰিৱৰ্তন আমি দেখা নাছিলো। 2022 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তেতিয়াৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি সন্দীপ মেহতা ডাঙৰীয়াই মোক এদিন উল্লেখ কৰিছিল যে গুৱাহাটী উচ্চ ন্যায়ালয় আমি এটা নতুন স্থানলৈ লৈ যাব লাগে।
উল্লেখযোগ্য যে ৰাজ্যৰ অধিবক্তা সমাজে গুৱাহাটী উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আহিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত শুকুৰবাৰৰ পৰা 3-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি সামৰণি পৰিব। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত এই মহোৎসৱ উপলক্ষে অঞ্চলটোত বহু দেশী বিদেশী পৰ্যটকৰ সমাগম হৈছে। আজি অন্তিম দিনা আয়োজিত সাংস্কৃতিক শোভাযাত্ৰাত 4,000+ লোকে অংশগ্ৰহণ কৰে। এই শোভাযাত্ৰাত আহোম সৈনিক আৰু আহোম দা ডাঙৰীয়াক লগত লৈ প্ৰতীকী স্বৰ্গদেউৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতিফলন ঘটে। ইয়াৰ পাছতে অনুষ্ঠিত মুকলি সভাত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহনৰ লগতে কেইবাগৰাকীও বুৰঞ্জীবিদে অংশ লয়। এই মহোৎসৱে চৰাইদেউৰ প্ৰতি দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰি তুলিছে বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী মাৰ্ঘেৰিটাই প্ৰকাশ কৰে।
চৰাইদেউ মহোৎসৱ বিগত 10 বছৰ ধৰি স্থানীয় ৰাইজে, ইয়াৰ স্থানীয় বিধায়ক সকলে মিলি, ৰাইজৰ সহযোগত, আনকি আপোনালোক সাংবাদিকসকলো জড়িত হৈ সুন্দৰভাৱে পালন কৰি আহিছে। কিন্তু বিগত 2 বছৰত চৰাইদেউৰ কিছু ৰূপ সলনি হৈছে। যিদিনাখনেই অৰ্থাৎ 24 চনৰ 26 জুলাই তাৰিখে, যেতিয়াই প্ৰধানমন্ত্ৰী মোদীৰ দেৱৰ তৎপৰতাত হিমন্ত বিশ্ব শৰ্মাদেৱৰ উদ্যোগত যেতিয়াই চৰাইদেউ ঐতিহ্য ক্ষেত্ৰৰূপে, ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃত হ'ল, তাৰ পিছৰ পৰা ইয়ালৈ মানুহৰ সোঁত বৈছে। পৰ্যটকৰ সংখ্যা 70% বৃদ্ধি পাইছে। বিদেশী পৰ্যটকৰ সংখ্যাও প্ৰতি বছৰে, এতিয়া আগতে যদি ক'ৰবাত আছিল 40-50, এতিয়া 2-3 গুণ বৃদ্ধি পাইছে। গতিকে সামগ্ৰিকভাৱে খুব সুন্দৰ এক আয়োজন, আৰু চৰাইদেউৰ পৰিৱেশটো খুব সুন্দৰ হৈ পৰিছে। আন্তঃগাঁথনি উন্নয়নত চৰকাৰে গুৰুত্ব দিছে। হোমষ্টেৰ পৰা বাট পথ নিৰ্মাণলৈকে সকলোবিলাক কাম সামৰি আগবাঢ়ি থকা হৈছে। আৰু আমি ভাবোঁ বিগত আহিবলগীয়া সময়বিলাকত আমাৰ ইয়াৰ আন্তঃগাঁথনি, যোগাযোগ, প্ৰচাৰ, প্ৰসাৰ আৰু বৃদ্ধি পাব।
উল্লেখযোগ্য যে চৰাইদেউৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰাৰ পাছত এই মহোৎসৱে অঞ্চলটোৰ পৰ্যটন আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। 3-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত মহোৎসৱক এইবাৰ এখন বৃহৎ আকাৰৰ কেনভাছে আকৰ্ষণীয় কৰি তুলিছে। কেনভাছখনত চীনৰ ইউন্নান প্ৰদেশৰ মাওলুঙৰ পৰা সুদূৰ পাটকাই পৰ্বত অতিক্ৰমী চাওলুং চুকাফাৰ অসম আগমনৰ ছবি শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিছে। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা এডিআৰিত উত্তীৰ্ণ 292গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত কাইলৈ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ ঠেংফাখৰি পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 65সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰিব। আজি অন্তিম দিনা পুৱাৰ ভাগত বিভিন্ন জাতি জনগোষ্ঠীৰ অংশগ্ৰহণেৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। বড়ো সাহিত্য সভাৰ উপসভাপতি গোপীনাথ বৰগৈয়াৰীয়ে এই শোভাযাত্ৰা মুকলি কৰে। বিয়লিৰ ভাগত সভাৰ সভাপতি ডঃ সুৰত নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে উদ্বোধন কৰে। শ্ৰীমহিলাৰীয়ে নিজৰ ভাষণত বড়ো সাহিত্যক বিশ্বমুখী কৰাৰ বাবে প্ৰচেষ্টা চলাবলৈ বিটিচি প্ৰশাসন বদ্ধপৰিকৰ বুলি মত প্ৰকাশ কৰে। তেওঁ লগতে 1981 চনত ডিফুত আৰু 1982 চনত তিনিচুকীয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিৰ আসন অলংকৃত কৰা সীতানাথ ব্ৰহ্মচৌধুৰীৰ নামত ঠেংফাখৰি পথাৰত এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ'ব বুলিও ঘোষণা কৰে। আজি মুকলি সভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশ লৈ মহাত্মা গান্ধী শীৰ্ষক এখন পুথি উন্মোচন কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ হকে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰে। বড়ো সাহিত্য সভাই 6টা দশক অতিক্ৰম কৰি এই পৰ্যায়ত উপনীত হোৱাটো আশাব্যঞ্জক বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, প্ৰাক্তন সাংসদ চানচুমা খুংগুৰ বিস্মতিয়াৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বৰ্তমানৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু জয়ন্ত বসুমতাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লয়। আজি মুকলি মঞ্চত চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু প্ৰতিবেশী ৰাজ্য ত্ৰিপুৰাৰ সাংস্কৃতিক দলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্যই দৰ্শকক আপ্লুত কৰে। এই অধিৱেশন সন্দৰ্ভত এয়া আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়।
চিৰাং জিলাৰ বিজনী বৰলাওগাঁৱৰ ঠেংফাখৰি পথাৰত অনুষ্ঠিত হৈ থকা বড়ো সাহিত্য সভাৰ 65সংখ্যক অধিৱেশনৰ আজি অন্তিম দিনত ঠেংফাখৰি পথাৰ হৈ পৰিহে উদলি মুদলি লোকে লোকাৰণ্য হৈ পৰে। বড়ো সাহিত্য সংস্কৃতি সাহিত্যৰ অনুষ্ঠান, বড়ো সমাজৰ অভিভাৱক স্বৰূপ বড়ো সাহিত্য সভাৰ অনুষ্ঠান আজি অন্তিম দিনটোত কেইবাটাও অনুষ্ঠান ৰূপায়িত হয়। পুৱাৰ ভাগত বিভিন্ন জাতি জনগোষ্ঠীৰ অংশগ্ৰহণেৰে উলিওৱা বৰ্ণিল সাংস্কৃতিক সভাযাত্ৰা মুকলি কৰে বিটিচিৰ উপাধ্যক্ষ ৰিহণ দৈমাৰীৰ পৰিৱৰ্তে বড়ো সাহিত্য সভাৰ উপসভাপতি গোপীনাথ বৰগৈয়াৰীয়ে। বিয়লি ভাগত বড়ো সাহিত্য সভাৰ সভাপতি ডঃ সুৰত নাৰ্জাৰী পৰোহিতত অনুষ্ঠিত হোৱা অধিৱেশনৰ মুকলি সভাখন উদ্বোধন কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে সভাখন মুকলি কৰি দিয়া ভাষণত মহিলাৰীয়ে বড়ো অকল সাহিত্যৰ দিশত পিছুৱাই আছে বুলি উল্লেখ কৰি অসমীয়া আৰু বড়ো সাহিত্যৰ দৰে বড়ো সাহিত্য আগুৱাই যাব লাগিব আৰু বিশ্বত জিলিকিব লাগিব বুলি মত বক্তব্য কৰে।
মাঘ বিহুৰ উৰুকালৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটক ধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলা অনুষ্ঠিত হৈছে। গ্ৰামাঞ্চলসমূহত জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠাপনা, জা জলপান প্ৰস্তুত কৰিছে। যোৰহাট জিলাৰ মৰিয়নী চহৰত 53টা আত্মসহায়ক গোটে নিজে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰে ভোগালী মেলা অনুষ্ঠিত কৰিছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সৈতে এই ভোগালী মেলা পৰিদৰ্শন কৰাৰ লগতে আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। চৰাইদেউ জিলাৰ সোণাৰীত কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ নামৰূপ গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটসমূহৰ সহযোগত কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসমী ভোগালী মেলাত চিৰা, পিঠা, দৈ, ক্ৰীম, লাডুকে ধৰি হস্তনিৰ্মিত সামগ্ৰীও প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। ভোগালী বিহুৰ প্ৰাক্ষণত মাজুলীৰ টুনি নদীৰ পাৰত অনুষ্ঠিত অসমী ভোগালী মেলাৰ আজি সামৰণি পৰিব। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযোগনামা লাভ কৰাৰ লগে লগে গোচৰটো চালি জাৰি চাব পৰা যাব বুলি ৰাজ্য চৰকাৰে এই গোচৰত লোক অধিবক্তাৰ দায়িত্ব অৰ্পণ কৰা জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে প্ৰকাশ কৰিছে। আজি সাংবাদিকৰ আগত অধিবক্তাগৰাকীয়ে কয় যে গোচৰ সংক্ৰান্তত আদালতত আইনগত প্ৰত্যাহ্বান থাকিব যদিও অভিযোগনামাখন বিস্তৃতভাৱে পঢ়ি চোৱাৰ পাছত সকলো কথা স্পষ্টকৈ ধাৰণা কৰিব পৰা যাব। 17 জানুৱাৰীত গোচৰৰ পৰৱৰ্তী শুনানিৰ বিষয়ে উল্লেখ কৰি অধিবক্তাগৰাকীয়ে কয় যে আদালতত এই গোচৰটোৰ শুনানিৰ পূৰ্বৰ প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ পৰিয়াল, সদৌ অসম উকিল সন্থাৰ উপৰি বিভিন্ন ব্যক্তি আৰু সংগঠনে এই গোচৰ চলোৱাৰ বাবে এটা জ্যেষ্ঠ অধিবক্তাৰ দলক দায়িত্ব অৰ্পণ কৰিবলৈ চৰকাৰক আহান জনাইছিল। এই মৰ্মে ৰাজ্য চৰকাৰে শেহতীয়া মন্ত্ৰীসভাৰ বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছিল। কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন শান্তি সভা অনুষ্ঠিত হয়। মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী যুৱতীক আতিশয্য চলোৱাৰ অভিযোগক লৈ জিলাখনত সৃষ্টি হোৱা আইন শৃংখলাজনিত পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে এই শান্তি সভাখন অনুষ্ঠিত হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আৰক্ষী অধীক্ষক অক্ষত গাৰ্গৰ লগতে ৰাজহচক্ৰ বিষয়া, জিলা প্ৰশাসনৰ বিষয়া, ৰাজনৈতিক দল আৰু সামাজিক সংস্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে। জিলাখনত শান্তি শৃংখলা অটুট ৰখাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে সূক্ষ্মভাৱে কাম কৰি আছে বুলি জিলায়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। আতিশয্যৰ ঘটনাৰ তদন্তৰ বাবে উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত বিশেষ অনুসন্ধানকাৰী গোট গঠন কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে অঞ্চলটোৰ স্পৰ্শকাতৰ স্থানসমূহ চিনাক্ত কৰি শীঘ্ৰেই CCTV কেমেৰা লগোৱাৰ লগতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হ'ব। জিলাবাসীক উৰা বাতৰিৰ পৰা সাৱধানে থাকিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায়। দৰং জিলাৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ কাম কাজ নিয়াৰিকৈ চলি আছে বুলি জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পূবালী গোহাঁয়ে জানিবলৈ দিছে। দেশৰ নিৰ্বাচন আয়োগে জাৰি কৰা সকলো নীতি নিৰ্দেশনা কঠোৰভাৱে পালন কৰা হৈছে বুলিও জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে জিলাখনৰ সকলো বিধানসভা সমষ্টিত বিশেষ সংশোধনৰ অধীনত ঘৰে ঘৰে পৰীক্ষণ সফলভাৱে সম্পূৰ্ণ হৈছে। পুনৰীক্ষণ প্ৰক্ৰিয়াৰ অংশ হিচাপে সকলো সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়া আৰু সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়াই তেওঁলোকৰ অধীনস্থ ভোটকেন্দ্ৰসমূহ পৰিদৰ্শন কৰি তৃণমূল পৰ্যায়ত তীক্ষ্ণ নিৰীক্ষণ কৰিছে। ইয়াৰ লগতে ভোটাৰ তালিকাৰ শুদ্ধতা অধিক নিশ্চিত কৰিবলৈ নিৰ্বাচনী পঞ্জীয়ন বিষয়াই আকস্মিক পুনৰীক্ষণো কৰিছে।
অহা 17 জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত বাগৰুম্বা নৃত্য পৰিৱেশন কৰা হ'ব। বিহু আৰু ঝুমৰ বিনন্দিনীৰ পাছত বড়োসকলৰ বাগৰুম্বা নৃত্যক বিশ্ব দৰবাৰত তুলি ধৰাৰ উদ্দেশ্যে প্ৰায় 10,000 শিল্পীয়ে এই নৃত্য পৰিৱেশন কৰিব। এই অনুষ্ঠান উপভোগ কৰিবলৈ আগ্ৰহীসকলে নিজৰ এখন বৈধ পৰিচয় পত্ৰ জমা দি অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প, পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অথবা আমবাৰী ৰবীন্দ্ৰ ভৱনৰ সাংস্কৃতিক সঞ্চালকৰ কাৰ্যালয়ৰ পৰা প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে এই কাৰ্যসূচীত অংশ লোৱাৰ বাবে বিভিন্ন জিলাৰ পৰা শিল্পীসকল গুৱাহাটীলৈ আহিবলৈ সাজু হৈছে। কোকৰাঝাৰ জিলাৰ পৰা 1,511 গৰাকী শিল্পীয়ে এই অনুষ্ঠানত অংশ ল'ব। দলটোত নেপালৰ 23 গৰাকী আৰু পশ্চিমবংগৰ 51 গৰাকী শিল্পী আছে। জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আজি এই বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে গুৱাহাটীলৈ ৰাওনা হোৱা শিল্পীসকলক শুভেচ্ছা জ্ঞাপন কৰে। অসম চাহ কৰ্মচাৰী সংঘ মৰাণ শাখাৰ উদ্যোগত আৰু দিৰাই চাহ বাগিচা প্ৰাথমিক গোটৰ আতিথ্যত আয়োজিত 63 সংখ্যক ত্ৰিবাৰ্ষিক দিৰাই অধিৱেশনত আজি মন্ত্ৰী বিমল বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে আদিবাসী চাহ জনগোষ্ঠী তথা আদিবাসী সমাজৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধি, চাহ বাগিচা অঞ্চলত স্বাস্থ্যসেৱা আৰু শিক্ষা ব্যৱস্থাৰ উন্নয়ন, বাসগৃহ নিৰ্মাণ, খোৱাপানীৰ যোগান আদি বিকাশমূলক আঁচনিৰে চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি আহিছে বুলি তেওঁ প্ৰকাশ কৰে। তামোলপুৰ জিলা সদৰৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আজি জিলা বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ লগতে BTCৰ নাগৰজুলি পৰিষদীয় সমষ্টিৰ পাৰিষদ লক্ষী দাস, বাগানপাৰা পাৰিষদ ৰেখাৰাণী দাসবোৰকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে। গুজৰাটৰ বদোদৰাত আজি অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত আলহী দল নিউজিলেণ্ডে ভাৰতক জয়ৰ বাবে 301 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। খেলখনত টছত হাৰি প্ৰথমে বেট ধৰা নিউজিলেণ্ডে নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 300 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ডেৰিল মিছেলে 84, হেনৰী নিকলছে 62 আৰু ডেভন কানুৱে 56 ৰাণ কৰে। শেষৰ ফালে ক্ৰিষ্টিয়ান ক্লাৰ্কে 17টা বলত 24 ৰাণ কৰি অপৰাজিত হৈ ৰয়। ভাৰতৰ হৈ মহম্মদ সিৰাজ, হৰ্ষিত ৰাণা আৰু প্ৰসিদ্ধ কৃষ্ণই 2টাকৈ উইকেট দখল কৰে। এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 14 অভাৰত ৰোহিত শৰ্মাৰ উইকেট হেৰুৱাই 81 ৰাণ সংগ্ৰহ কৰি খেলি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন, নতুন চৌহদে ন্যায় ব্যৱস্থাৰ বৰ্ধিত প্ৰয়োজনসমূহ পূৰণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আশা প্ৰকাশ। চৰাইদেউ মহোৎসৱৰ আজি অন্তিম দিনা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন। চিৰাং জিলাৰ বিজনীৰ বৰলাওগাঁৱৰ ঠেংঠাকৰি পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ আজি সামৰণি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰহিলৈ উৰুকাৰ বাবে ব্যাপক প্ৰস্তুতি, ভোগালী মেলাৰ আয়োজন আৰু বদোদৰাত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে নিউজিলেণ্ডৰ 301 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।